এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। সাম্প্ৰতিক বানত ৰাজ্যৰ 21খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি বৰাক উপত্যকাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ। অসমৰ বান পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰে টেলিফোনযোগে বাৰ্তালাপ। ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থনৰ আশ্বাস। গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে শিলশাকত চৰকাৰৰ উচ্ছেদ অভিযান অব্যাহত। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি হিচাপে গৌৰৱ গগৈৰ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান আৰম্ভ। আজিৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। সাম্প্ৰতিক বানত ৰাজ্যৰ 21খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 165টা আশ্ৰয় শিবিৰত 31,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। 157টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্ৰতিক বানত কমেও 13জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 24 ঘণ্টাত হোজাই জিলাত 1জন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত 2জন লোক সন্ধানহীন হয়। SDRF আৰু NDRFে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 15,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা 2টা আশ্ৰয় শিবিৰত 464জন লোকে আশ্ৰয় লৈ আছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডিব্ৰুগড় জিলাৰ উপকণ্ঠ অঞ্চল বগীবিলৰ কেইবাখনো গাঁও প্লাবিত হৈছে। বানে কেইবাশ বিঘা কৃষিভূমি বুৰাই পেলাইছে। এতিয়া অঞ্চলটোৰ কমেও 27টা পৰিয়ালৰ বাসগৃহ পানীত বুৰ গৈ আছে। জিলাখনৰ খোৱাং সমষ্টিৰ কেইবাখনো গাঁও বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। সমষ্টিটোৰ ভগামুৰ উন্নয়ন খণ্ডৰ ৰিং বান্ধ ছিঙি যোৱাত গাঁওকেইখন জলমগ্ন হৈছে। জিলাখনৰ 7টা ৰাজহ চক্ৰৰ 66খন গাঁৱৰ 20,000ৰো অধিক লোক বছৰৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ অকলেণ্ডত ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হোৱা এটি 7 বছৰীয়া শিশু কেতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। জিলাখনত 20,000ৰো অধিক পশুধনৰো ক্ষতি হৈছে। যোৱা দুদিন ধৰি বতৰ কিছু ফৰকাল হৈছে যদিও ব্ৰহ্মপুত্ৰৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। হোজাই জিলাত কপিলী নৈৰ বাঢ়নী পানীয়ে ভালেমান অঞ্চল প্লাবিত কৰিছে। আজি বতৰ ফৰকাল হোৱাৰ বাবে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও 15খন গাঁৱৰ 9,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। জিলাখনত বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা মিণ্টু তামুলী ফুকন।
হোজাই জিলাখনতো বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে। নেৰানেপেৰা বৰষুণ আৰু হোজাই জিলাৰ কাষেৰে বৈ যোৱা কপিলী নৈৰ ওপৰত থকা নেপকুৰ জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষাৰ বাবে খাংডাং নদী বান্ধৰ 7খনকৈ গেট খুলি দিয়াৰ পিছত কপিলী জলস্তৰ বৃদ্ধি হৈছিল। ফলত হোজাই চহৰৰ বিভিন্ন গাঁও কপিলীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল। হোজাই আৰু পশ্চিম কাৰ্বি আলং সংযোগী গড়কাপ্তানি পথ বন্ধ হৈ পৰিছিল। দুদিনৰ পৰা বৰষুণৰ পৰিমাণ কমা আৰু বতৰ ফৰকাল হোৱাত কিছু পৰিমাণে বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। উক্ত স্থায়ীসমূহ আজি পৰিদৰ্শন কৰে হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে। হোজাই জিলাত বৰ্তমানলৈ প্ৰায় 7খনকৈ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 15খনকৈ গাঁও প্লাবিত হৈছে। এই 15খন গাঁৱৰ প্ৰায় 9,000ৰো অধিক লোক বানত আক্ৰান্ত হোৱাৰ কথা অৱগত কৰে জিলা আয়ুক্তগৰাকীয়ে। ইফালে বানাক্ৰান্ত লোকসকলৰ বাবে শিবিৰো স্থাপন কৰা হৈছে আৰু শিবিৰত জিলা প্ৰশাসনে বান সাহাৰ্য দিয়াৰ ব্যৱস্থাও কৰিছে। ইয়াৰ উপৰিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে বানপানীৰ যিকোনো জটিল পৰিস্থিতিৰ বাবে অষ্টম হোজাই জিলা প্ৰশাসন, সেইবাবে হোজাই জিলাৰ লংকা, হোজাই, ডবকা, 3টা ৰাজচক্ৰৰ সাহায্য কেন্দ্ৰৰ লগতে মুকলি কৰিছে হেল্পলাইন নম্বৰ।
বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। বৰাক, লংগাই আৰু কুচিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত 9 অঞ্চল প্লাবিত হৈছে। জিলাখনত 9টা সাহায্য শিবিৰ মুকলি কৰি সাহায্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি বানপীড়িত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বানৰ কবলত পৰা কেইবাটাও এলেকা পৰিদৰ্শন কৰাৰ উপৰি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰ্মেল স্কুল, কেন্দ্ৰীয় বিদ্যালয়, কস্মিক মাৰ্কেট মালিনী বিল, উকিল বজাৰ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু হিৰণপ্ৰভা দেৱ শিশু মন্দিৰত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ বানপীড়িত লোকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰু জিলা আয়ুক্তক যাৱতীয় সামগ্ৰী তথা চিকিৎসাৰ ক্ষেত্ৰত সহায় নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰাক নদীৰ সমীপৱৰ্তী তাৰাপুৰ শিৱবাৰী ৰোডৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি প্ৰয়োজনীয় সুৰক্ষামূলক পদক্ষেপ সন্দৰ্ভত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে আলোচনা কৰে। ডঃ শৰ্মাই কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেলতো ভাগ লয়। জিলাখনত সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত 19,000ৰো অধিক লোক 90টা শিবিৰত আশ্ৰয় লৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সময়ছোৱাত নিজৰ ঘৰত থাকিবলৈ বিচৰা লোকসকলকো প্ৰয়োজনীয় সাহায্য দিয়া হৈছে আৰু খহনীয়া ৰোধৰ বাবে ব্যৱস্থা লোৱা হৈছে।
গোটেই কাছাৰ ডিষ্ট্ৰিক্টত 5টা ৰেভিনিউ চাৰ্কল এফেক্টেড হৈছে, 146 ভিলেজ এফেক্টেড হৈছে আৰু এজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে, 90টা ৰিলিফ কেম্প হৈছে, 19,249 কেম্পত ইনমেটছ আছে, টোটেল ৰিলিফ চেণ্টাৰ 24 নাম্বাৰ্ছ, আৰু কিছুমান মানুহ ঘৰত আছে, আমি তেওঁলোকক ডিষ্ট্ৰিবিউচন চেণ্টাৰ হিচাপে ধৰিছো। আৰু এতিয়ালৈকে আমাৰ মেডিকেল কেম্পত আমি যি ধৰণে পাৰো বা ৰিলিফ কেম্পত মানুহক আমি সহায় কৰিছো, আৰু মেডিকেল কেম্পতো আমি মানুহক সহায় কৰাৰ কাৰণে যত্ন কৰিছো। কাছাৰ জিলাত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই, কিন্তু 15টা মথাউৰি আমি চকু ৰাখিছো, তাতে অকণমান মথাউৰিখিনি দুৰ্বল হৈ আছে। আৰু মই আজি নিজে 6টা ৰিলিফ কেম্প চাই আহিছো, আমি যিমান পাৰো মানুহক সহায় কৰিম।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লয়। আজি আগবেলা প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত বানত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পৰা ইয়াৰ প্ৰভাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে। ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলোধৰণৰ সাহায্য বানপীড়িতক আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ শোচনীয় বান পৰিস্থিতি সন্দৰ্ভতো ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সৈতে টেলিফোনযোগে কথা পাতে। শ্ৰীমোদীয়ে বান ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা ৰাজ্যখনক সকলোধৰণৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী তামাঙে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জনাই কয় যে পৰিস্থিতি চম্ভালিবৰ বাবে ৰাজ্য প্ৰশাসন সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰু দুৰ্যোগৰ কবলত পৰা লোকসকলক সকলোধৰণৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱা হৈছে।
অসমৰ লগতে উত্তৰ পূবৰ প্ৰায়কেইখন ৰাজ্যতে ধাৰাষাৰ বৰষুণৰ ফলত বান ভূমিস্খলন আৰু খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। ছিকিমৰ মাংগন জিলাত আজি NDRFএ হেলিকপ্টাৰেৰে বানত আবদ্ধ দুজন বিদেশী নাগৰিকসহ 34 জন লোকক উদ্ধাৰ কৰে। প্ৰবল বৰষুণৰ পাছত হোৱা ভূমিস্খলনত ৰাজ্যখনত 3জন সেনাবাহিনীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে 6জন লোক সন্ধানহীন হৈ আছে। মিজোৰামৰ আজি 4ৰ্থ দিনাও শিক্ষানুষ্ঠানসমূহ প্ৰতিকূল পৰিস্থিতিৰ বাবে বন্ধ ৰখা হৈছে। ৰাজ্যখনৰ 211টা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। মেঘালয়ৰ বিভিন্ন স্থানতো বান আৰু ভূমিস্খলনৰ ফলত সমস্যাৰ সৃষ্টি হৈছে। নাগালেণ্ড আৰু মণিপুৰত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাজ্য দুখনক সংযোগ কৰা 2নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এচুৱা ছিগি যোৱাৰ ফলত সেই পথেৰে যান বাহনৰ চলাচল ব্যাহত হৈছে। এই পথছোৱাৰ দুয়োকাষে মালবাহী ট্ৰাককে ধৰি ভালেসংখ্যক যান বাহন কেইবাদিনো ধৰি আবদ্ধ হৈ আছে। মণিপুৰৰ পূব ইম্ফল, সেনাপতি আৰু পশ্চিম ইম্ফল জিলা বানত অধিক ক্ষতিগ্ৰস্ত হৈছে। ত্ৰিপুৰাত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বিভিন্ন স্থান প্লাবিত হৈ থকাৰ বাবে 66টা আশ্ৰয় শিবিৰত 10,800ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা আৰু গুমটি জিলাৰ বিভিন্ন অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যখনত ধাৰাষাৰ বৰষুণ আৰু বান পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে শিলখাকুত চৰকাৰৰ উচ্ছেদ অভিযানৰ অংশ হিচাপে আজি এখন সমবায় ব্যৱস্থাপনা প্ৰতিষ্ঠান উচ্ছেদ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত এই উচ্ছেদ অভিযান চলোৱা হয়। শ্ৰীমল্লবৰুৱাই সাংবাদিকৰ আগত কয় যে প্ৰতিষ্ঠানখনক ইতিমধ্যে 10 কোটি টকাৰ ক্ষতিপূৰণ দিয়া হৈছে আৰু সাময়িকভাৱে ৰিহাবাৰীলৈ স্থানান্তৰ কৰা হৈছে। পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানখনৰ স্থায়ী স্থানান্তৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে চলিত মাহৰ ভিতৰতে শিলখাকুত থকা ইণ্ডিয়ান ইনষ্টিটিউট অব হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠানখনো উচ্ছেদ কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে উচ্ছেদ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত খৰালিত শিলখাকুত প্ৰায় 800 বিঘা মাটি খন্দা হ'ব। এই বিলখনক এটা বৃহৎ জলভাণ্ডাৰলৈ পৰিণত কৰিব পাৰিলে মহানগৰৰ কৃত্ৰিম বানৰ সমস্যা যথেষ্ট হ্ৰাস পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে দলটোক শক্তিশালী কৰিবৰ বাবে দিনে নিশাই কাম কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনাইছে। দলটোৰ ৰাজ্যিক সভাপতিৰূপে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি আবেলি দলৰ দিছপুৰত থকা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজিত এটা আদৰণি অনুষ্ঠানত ভাষণ দি শ্ৰীগগৈয়ে এই আহ্বান জনায়। ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে কংগ্ৰেছৰ হাতত কেৱল 10 মাহহে সময় আছে বুলি সভাপতিগৰাকীয়ে দলীয় কৰ্মীসকলক সোঁৱৰাই দিয়ে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে আজি আগবেলা গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত দলটোৰ বিদায়ী সভাপতি ভূপেন বৰাই শ্ৰীগগৈৰ হাতত আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব অৰ্পণ কৰে। ইয়াৰ আগতে গৌৰৱ গগৈয়ে কামাখ্যা মন্দিৰত পূজা অৰ্চনা আগবঢ়ায়। গৌৰৱ গগৈক আজি দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটৰকে ধৰি ভালেসংখ্যক নেতা আৰু দলীয় কৰ্মীয়ে আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ছেপ্টেম্বৰ মাহৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণ সন্দৰ্ভত ৰাজ্যৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই কালি মঙলদৈত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত অহা 8 ছেপ্টেম্বৰত কুৰুৱা নাৰেংগী দলং আৰু গুৱাহাটীৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন উপলক্ষে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰা হয়। এই সভাৰ স্থান নিৰ্ধাৰণ কৰাৰ বাবে এখন সমিতি গঠন কৰিবলৈকো কালিৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। একেখন বৈঠকতে দৰং জিলাত বান পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ প্ৰশাসনে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰা হয়। বৈঠকত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, চিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। নিপকুৱে ৰঙানদী বান্ধৰ অতিৰিক্ত পানী আকস্মিকভাৱে মুকলি কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ পাছত আজি ধেমাজিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি নগৰৰ ৰাজপথত আজি ৰাইজৰ দলৰ নেতৃত্বত জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনীৰ সদস্যই প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰীসকলে এন এছ পি চিৰ বৃহৎ নদী বান্ধৰ উপৰি অৰুণাচল প্ৰদেশত নিৰ্মীয়মান 134টা নদী বান্ধৰ কাম শীঘ্ৰেই বন্ধ কৰি দিয়াৰ দাবী জনায়। কোকৰাঝাৰ জিলা আৰু ছেছন আদালতে আজি এটা হত্যাৰ গোচৰত দুজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। 2008 চনত জিলাখনৰ গোচাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুচুমবুল গাঁৱৰ ছায়েদ আলী নামৰ এজন লোকৰ হত্যাকাণ্ডৰ গোচৰত আদালতে আখতাৰ আলী আৰু আব্বাছ আলী নামৰ লোক দুজনক দোষী সাব্যস্ত কৰে আৰু জিলা আৰু ছেছন ন্যায়াধীশ নিৰ্মালী তালুকদাৰে দুয়োজন অপৰাধীকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
দীপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী তৃতীয়টো কাৰ্যকালৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰূপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আজি কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জাওলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত আয়োজিত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক প্ৰতিনিধি সভাত সংগঠনটোৰ নতুন কেন্দ্ৰীয় সমিতিখন বাছনি কৰা হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণে যোৱা 13 মেৰ পৰা সাথি অৰ্থাৎ ছাৰ্ভে ফৰ আধাৰ এণ্ড একচেছ টু ট্ৰেকিং এণ্ড হলিষ্টিক ইনক্লুজন কেম্পেইন নামৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে। অভিভাৱকহীন, আশ্ৰয়হীন, ৰাজপথত বাস কৰা, সুৰক্ষা আৰু যত্নৰ সুস্থিৰ উৎস নথকা 18 বছৰ তলৰ নিষ্ঠ শিশুসকলক আইনী পৰিচয় প্ৰদান আৰু সমাজ কল্যাণ আঁচনিসমূহৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছে। অভিযানৰ অধীনত জিলা আইন সেৱা প্ৰাধিকৰণৰ নেতৃত্বত মিছন মোড পদ্ধতিৰে এই বিশেষ শিশুসকলক চিনাক্ত কৰি তেওঁলোকৰ আধাৰৰ পঞ্জীয়ন কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰাইদেউ জিলাত এই কামসমূহ সুচাৰুৰূপে চলাবৰ বাবে এখন জিলা সাথী সমিতি গঠন কৰা হৈছে আৰু এনে শিশুক চিনাক্ত কৰাৰ বাবে কাৰ্যব্যৱস্থা লোৱা হৈছে। এই শিশুসকলক চিনাক্ত কৰাৰ বাবে সহায় কৰিবলৈ সমিতিয়ে জিলাৰ সকলো নাগৰিকলৈ অনুৰোধ জনাইছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰায় দুমাহজোৰা পৰিক্ৰমাৰ অন্তত আজি সামৰণি পৰিবলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত খিতাপ দখলৰ বাবে দুয়োটা দলে নিজৰ উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব। ইতিমধ্যে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান আৰম্ভ হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে খেলৰ পূৰ্বে অপাৰেচন সিন্দুৰৰ সফলতাৰ পৰিপ্ৰেক্ষিতত সশস্ত্ৰ সেনাবাহিনীৰ প্ৰতি শ্ৰদ্ধা জনাই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। ধেমাজিৰ চিলাপথাৰ নিবাসী চি চি চাৰিআলিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা প্ৰবীণ ক্ৰীড়াবিদ টিপেশ্বৰ গগৈৰ যোৱা নিশা নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। সাম্প্ৰতিক বানত ৰাজ্যৰ 21খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি বৰাক উপত্যকাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ। অসমৰ বান পৰিস্থিতি সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰে টেলিফোনযোগে বাৰ্তালাপ। ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থনৰ আশ্বাস। গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে শিলশাকত চৰকাৰৰ উচ্ছেদ অভিযান অব্যাহত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি হিচাপে গৌৰৱ গগৈৰ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান আৰম্ভ। আজিৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।